ثم بدلنا مكان السيئة الحسنة حتى عفوا وقالوا قد مس آباءنا الضراء والسراء فأخذناهم بغتة وهم لا يشعرون.
তাৰপিছত আমি সিহঁতৰ বেয়া অৱস্থাক ভাল অৱস্থাৰে পৰিৱৰ্তন কৰি দিওঁ। অৱশেষত সিহঁতে প্ৰাচুৰ্যৰ অধিকাৰী হয় আৰু কয়, আমাৰ পূৰ্বপুৰুষসকলেও সুখ দুখ ভোগ কৰিছে। তাৰপিছত আমি হঠাৎ সিহঁতক এনেকৈ ধৰি পেলাওঁ যে সিহঁতে উপলব্ধিও কৰিব নোৱাৰে।